এয়া আকাশবাণী। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে মঞ্জিত গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাজস্থানলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু মহাৰাষ্ট্ৰলৈ যাব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰতৰ নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ ষষ্ঠ ৰাষ্ট্ৰীয় ঘূৰণীয়া মেজমেণ্ট অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 2,88,000 গৃহ নিৰ্মাণৰ মঞ্জুৰি প্ৰদান কৰিছে। ঝাৰখণ্ডৰ ছত্ৰ জিলাত কালি এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 7 লোকৰ মৃত্যু হয়। আৰু টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8ৰ এখন খেলত কালি ৱেষ্ট ইণ্ডিজে জিম্বাবৱেক 107 ৰাণত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু চাৰিদিনীয়া ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাজস্থানলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু মহাৰাষ্ট্ৰলৈ যাব। তেওঁ মুম্বাইৰ লোকভৱনত পি ডি হিন্দুজা চিকিৎসালয়ে আয়োজন কৰা জীৱন ৰক্ষা আৰু সুস্বাস্থ্য ভাৰত গঢ়া শীৰ্ষক ৰাষ্ট্ৰীয় অভিযান মুকলি কৰিব। ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ শ্বেগাঙৰ বুলধানত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় আৰোগ্য মেলা 2026ত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নাগপুৰত ব্ৰহ্মকুমাৰীয়ে আয়োজন কৰা একতা আৰু বিশ্বাসেৰে গঢ়া মহাৰাষ্ট্ৰ সোণালী যুগ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানতো ভাগ ল'ব। বৃহস্পতিবাৰে শ্ৰীমতী মুৰ্মুৱে জামছেদপুৰৰ শ্ৰীজগন্নাথ আধ্যামিক আৰু সাংস্কৃতিক ন্যাসে আয়োজন কৰা শ্ৰীজগন্নাথ মন্দিৰৰ ভূমিপূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তেওঁ জামছেদপুৰৰ মণিপাল টাটা চিকিৎসা মহাবিদ্যালয়লৈ যাব আৰু শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰিব। অহা শুকুৰবাৰে শ্ৰীমতী মুৰ্মু ৰাজস্থানৰ পোখৰাণত ভাৰতীয় বায়ুসেনাৰ বায়ুশক্তি অনুশীলন কাৰ্যসূচীতো ভাগ ল'ব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰতৰ নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ ষষ্ঠ ৰাষ্ট্ৰীয় ঘূৰণীয়া মেজমেণ্ট অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে আয়োজন কৰা এই বৈঠক 27 বছৰৰ পাছত অনুষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে 1999 চনত এই ঘূৰণীয়া মেজমেলৰ আয়োজন কৰা হৈছিল। দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ অধ্যক্ষতাত হ'বলগীয়া এই বৈঠকত নিৰ্বাচন আয়ুক্ত ডঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীও উপস্থিত থাকিব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ নিৰ্বাচন আয়ুক্তসকলৰ লগতে তেওঁলোকৰ আইনী আৰু কাৰিকৰী বিশেষজ্ঞসকল এই বৈঠকত ভাগ ল'ব। ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুখ্য নিৰ্বাচনী বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰিব। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজহুৱা খণ্ডৰ অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ বাবে দ্বিতীয় পৰ্যায়ৰ সম্পত্তি মুদ্ৰাকৰণ যোজনা আৰম্ভ কৰিছে। কেন্দ্ৰীয় বাজেট 2025-26 ঘোষণা কৰা সম্পত্তি মুদ্ৰাকৰণ পৰিকল্পনা 2025-30ৰ ভিত্তিত নীতি আয়োগে মন্ত্ৰালয়ৰ পৰামৰ্শ অনুসৰি আঁচনিখনৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ দ্বিতীয় সংস্কৰণৰ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰালয় আৰু ৰাজহুৱা খণ্ডৰ অনুষ্ঠানসমূহৰ মুঠ মুদ্ৰাকৰণৰ সম্ভাৱনা 16,72,000 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। অৱশ্যে ইয়াৰ ব্যক্তিগত খণ্ডৰ 5,08,00,000 কোটি টকাৰ বিনিয়োগো অন্তৰ্ভুক্ত হৈ আছে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাষ্ট্ৰীয় মুদ্ৰাকৰণ যোজনাৰ প্ৰথম সংস্কৰণ ৰূপায়ণৰ ক্ষেত্ৰত 4 বছৰৰ বাবে নিৰ্ধাৰণ কৰা 6,00,000 কোটি টকাৰ লক্ষ্যৰ প্ৰায় 90% পূৰণ কৰাৰ বাবে চৰকাৰৰ সকলো মন্ত্ৰালয়, বিভাগ আৰু নীতি আয়োগৰ প্ৰশংসা কৰে। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 2,88,000 গৃহ নিৰ্মাণ মঞ্জুৰি প্ৰদান কৰিছে। নতুন দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় মঞ্জুৰি আৰু পৰ্যবেক্ষণ সমিতিত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে নতুনকৈ মঞ্জুৰি লাভ কৰা এই বাসগৃহসমূহ অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, ছত্তীশগড়, গুজৰাট আৰু জম্মু কাশ্মীৰকে ধৰি 16খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্মাণ কৰা হ'ব। মন্ত্ৰালয়ে লগতে জনোৱা মতে এই আঁচনিৰ অধীনত এতিয়ালৈ 13,61,000তকৈ অধিক বাসগৃহ নিৰ্মাণৰ মঞ্জুৰি প্ৰদান কৰা হৈছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপে নগৰাঞ্চলত বাস কৰা অৰ্থনৈতিকভাৱে দুৰ্বল, কম আয়ৰ পৰিয়াল আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ক্ষেত্ৰত থকা চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে কালি কানাডাৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মন্ত্ৰী মনিন্দৰ সিন্ধুৰ সৈতে ভাৰ্চুৱেল বৈঠকত মত বিনিময় কৰে। বৈঠকত ভাৰত আৰু কানাডাৰ সামগ্ৰিক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই আলোচনাৰ অনাগত সময়ত দেশ দুখনৰ মাজৰ অৰ্থনৈতিক সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিনিধি পৰ্যায়ৰ কৌশলগত বিভিন্ন দিশ সন্দৰ্ভতো আলোকপাত কৰা হয়।
তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ গোন্ধাইছে।
এ হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ।
আগতে দৰজা খিৰিকীবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছবৰ ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতেই ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মনজিত গগৈৰ পৰা।
ঝাৰখণ্ডত কালি সন্ধিয়া ছত্ৰ জিলাৰ চিমাৰিয়াৰ সমীপত এখন এয়াৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত 7 লোকৰ মৃত্যু হয়। ৰাজ্যখনৰ এগৰাকী শীৰ্ষ বিষয়াই এই তথ্য সদৰি কৰিছে। ৰেডবাৰ্ড এয়াৰৱেজ প্ৰাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত বিমানখনে সন্ধিয়া 7:11 যাত্ৰা আৰম্ভ কৰিছিল। ৰাঁচী বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময়ৰ পিছতেই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। ছত্ৰ জিলাৰ আয়ুক্ত কীৰ্তিশ্ৰী জিয়ে সাংবাদিকৰ সন্মুখত কয় যে এয়াৰ এম্বুলেন্সখনত থকা 7 লোকৰে মৃত্যু হৈছে। দুৰ্ঘটনাগ্ৰস্ত বিমানখন ৰাঁচীৰ পৰা দিল্লী অভিমুখী আছিল। দুৰ্ঘটনাস্থলীৰ পৰা নিহত কেপ্টেইন বিবেক বিকাশ ভগত, কেপ্টেইন সৰ্ভৰজদ্বীপ সিং, সঞ্জয় কুমাৰ, ডঃ বিকাশ কুমাৰ গুপ্তা, সচিন কুমাৰ মিশ্ৰ, অৰ্চনা দেৱী আৰু ধুৰু কুমাৰৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। জিলা আয়ুক্তগৰাকীয়ে লগতে কয় যে কালি সন্ধিয়া 7:30 এয়াৰ এম্বুলেন্সখন নিৰুদ্দেশ হৈছিল। চিমাৰিয়া জিলাৰ বাৰিয়াটো পঞ্চায়তৰ অন্তৰ্গত এখন বনাঞ্চলত এই দুৰ্ঘটনা সংঘটিত হৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে IBMএ সমগ্ৰ ভাৰততে কোৱাণ্টাম কম্পিউটিং আৰু ক্লাউড আন্তঃগাঁথনিত বিনিয়োগৰ পৰিকল্পনা কৰিছে। সামাজিক মাধ্যমত দিয়া এটা পোষ্টত মন্ত্ৰীগৰাকীয়ে কয় যে IBMএ দেশত বিশেষকৈ উন্নত অৰ্থপৰিবাহী নদত নিজৰ দলসমূহক আৰু অধিক শক্তিশালী কৰি তুলিছে। তেওঁ লগতে কয় যে এই প্ৰচেষ্টাসমূহে দেশৰ প্ৰতিভাধৰ যুৱ প্ৰজন্মৰ মাজত নতুন সুযোগ সৃষ্টি কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কালি প্ৰহাৰ শীৰ্ষক দেশৰ নতুন ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ বিৰোধী নীতি আৰু কৌশল মুকলি কৰে। এই নতুন কৌশলৰ জৰিয়তে দেশত বাঢ়ি অহা সন্ত্ৰাসবাদী কাৰ্যকলাপসমূহৰ সন্মুখীন হবলৈ সামগ্ৰিক আন্তঃগাঁথনিৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে এনে যিকোনো ধৰণৰ প্ৰত্যাহ্বানক মষিমূৰ কৰিব পৰাকৈ সাজু হোৱাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে। বৰ্তমান সময়ত সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰৰ পৰিৱৰ্তিত ৰূপ আৰু নতুন প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰি মন্ত্ৰালয়ে প্ৰকাশ কৰে যে সন্ত্ৰাসবাদক প্ৰতিহত কৰাৰ ক্ষেত্ৰত দেশ বদ্ধপৰিকৰ। দেশে কোনোধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰশ্ৰয় নিদিয়ে আৰু সন্ত্ৰাসবাদ মষিমূৰ কৰাৰ ক্ষেত্ৰত চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। মেক্সিকোৰ জেলিস্কো অঞ্চলত এজন ড্ৰাগছ ব্যৱসায়ীৰ মৃত্যুৰ পাছতেই সৃষ্টি হোৱা হিংসাত্মক ঘটনাত নেচনেল গাৰ্ডৰ প্ৰায় 25 সৈন্য আৰক্ষী কৰ্মীৰ মৃত্যু হৈছে। মেক্সিকোৰ সুৰক্ষা বাহিনীয়ে এল মেনছো বুলি জনাজাত নেমেচিঅ' আছে গুয়েৰা চৰ্ভেটেছক জিম্মাত লোৱাৰ কিছু সময়ৰ পাছতেই তেওঁৰ মৃত্যু হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দেশখনৰ প্ৰায় 20 ৰাজ্যত হিংসাত্মক কাৰ্যকলাপ সংঘটিত হয়। জানিব পৰা মতে পশ্চিম জেলিস্কোৰ টাপলপা নগৰৰ দূৰৱৰ্তী অঞ্চলত এটা সৈনিক অভিযানত আঘাতপ্ৰাপ্ত হোৱাৰ পাছত এল মেনছোৰ মৃত্যু হয়। মেক্সিকোৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে দেশখনৰ পশ্চিম অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলাৰ বাবে 2,500 সৈনিক নিয়োগ কৰা হৈছে। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপ 1 এখন খেলত ৱেষ্ট ইণ্ডিজে জিম্বাবৱেক 107 পৰাস্ত কৰে। টছত জিকি জিম্বাবৱে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথমে বেট ধৰি ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত 20 6 উইকেটৰ বিনিময়ত 254 ৰাণ কৰে। প্ৰত্যুত্তৰত জিম্বাবৱে 17 অভাৰ আৰু 4 বলত আটাইকেইটা উইকেট হেৰুৱাই 147 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ছিমৰন হেটমেয়াৰক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ গ্ৰুপটোৰ এখন খেলত আজি পাকিস্তান ইংলেণ্ডৰ মুখামুখি হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু 4 ভ্ৰমণসূচীৰে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড আৰু ৰাজস্থানলৈ যাব। ভ্ৰমণৰ প্ৰথম দিনা আজি ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মু মহাৰাষ্ট্ৰলৈ যাব। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰতৰ নিৰ্বাচন আয়ুক্ত আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ ষষ্ঠ ৰাষ্ট্ৰীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা নগৰাঞ্চলৰ দ্বিতীয় পৰ্যায়ৰ অধীনত 2,88,000 গৃহ নিৰ্মাণত মঞ্জুৰি প্ৰদান কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে সত্যজিৎ গগৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।